নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি গণৰাজ্য দিৱসৰ প্ৰাক সন্ধ্যা 7 বজাত ৰাষ্ট্ৰক উদ্দেশ্যি ভাষণ দিব। ৰাষ্ট্ৰপতিয়ে হিন্দী আৰু ইংৰাজীত দিয়া এই ভাষণ আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ কেন্দ্ৰই প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৰাষ্ট্ৰপতিৰ ভাষণৰ অসমীয়া ভাষান্তৰ নিশা 9:30 বজাত প্ৰচাৰ কৰিব। ৰাষ্ট্ৰপতিৰ এই ভাষণৰ পৰিপ্ৰেক্ষিতত আজি সন্ধিয়া 7:10 বজাত প্ৰচাৰ হ'বলগীয়া অসমীয়া বাতৰি সন্ধিয়া 7:50 বজাত প্ৰচাৰ কৰা হ'ব। 76 সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কাইলৈ পুৱা 9 বজাত ৰাজ্যবাসীক উদ্দেশ্যি ভাষণ দিব। ৰাজ্যপালৰ ভাষণৰ পৰিপ্ৰেক্ষিতত আমাৰ পুৱা 9 বজাৰ আঞ্চলিক বাতৰি 8:45 বজাত প্ৰচাৰিত হ'ব। ৰাজ্যত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। দেশৰ এই ঐতিহাসিক ক্ষণত যাতে কোনোধৰণৰ কুটাঘাতমূলক ঘটনা সংঘটিত হ'ব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে। ৰেল আৰক্ষীয়েও ৰেল লাইনসমূহত সতৰ্ক দৃষ্টি ৰাখিছে। গুৱাহাটীৰ খানাপাৰাৰ অসম পশুপালন আৰু পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া এই কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পতাকা উত্তোলন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰিব। মুখ্যমন্ত্ৰীয়ে তেওঁৰ জাপান ভ্ৰমণ সামৰি আজি ডিব্ৰুগড়লৈ ৰাওনা হৈছে। কৃষিমন্ত্ৰী অতুল বৰাই শিৱসাগৰত, শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে ধেমাজিত, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে নগাঁৱত, পৰিবহণ মন্ত্ৰী যোগেন মোহনে মাহমৰা সমজিলাত, বিত্তমন্ত্ৰী অজন্তা নেওগে গোলাঘাটত, জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই শোণিতপুৰত, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই যোৰহাটত, শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনে তিনিচুকীয়াত, শ্ৰমিক কল্যাণ মন্ত্ৰী ৰূপেশ কোৱালাই লক্ষীমপুৰত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়তো কাইলৈ 76 সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হ'ব। মুখ্য ন্যায়াধীশ বিজয় বৈষ্ণৱে পুৱা 8 বজাত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদতো কাইলৈ গণৰাজ্য দিৱস উপলক্ষে ত্ৰিৰংগ পতাকা উন্মোচন কৰা হ'ব। আকাশবাণী গুৱাহাটীৰ অভিযান্ত্ৰিক শাখাৰ উপসঞ্চালক প্ৰধান ৱালি উল্লাহ খানে ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰিব। ৰাজ্যৰ 10 গৰাকী উদ্যমীক দিল্লীত হ'বলগীয়া গণৰাজ্য দিৱসৰ কুচকাৱাজলৈ বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে। আমন্ত্ৰণ লাভ কৰা উদ্যমীসকলৰ ভিতৰত ধুবুৰীৰ নমিতা এম মাৰাক, কোকৰাঝাৰৰ বিউটি ৰামচিয়াৰী, চিৰাঙৰ মীনা মুছাহাৰী, শোণিতপুৰৰ ইউৰিকা ডব্লিউ ডি ৱাগাম, ধেমাজিৰ অনিল পেগু, গুৱাহাটীৰ গোপাল কৰ্মকাৰ, শিৱসাগৰৰ প্ৰিন্স ফুকন, মৰিগাঁৱৰ প্ৰণৱ সিং, কামৰূপ মহানগৰৰ ত্ৰিবেণী বৰগোহাঁই আৰু নিৰ্মল চৌধুৰী আছে। বিভিন্ন ক্ষেত্ৰত লাভ কৰা সাফল্যৰ বাবে এই উদ্যমীকেইগৰাকীক গণৰাজ্য দিৱসৰ কুচকাৱাজলৈ আমন্ত্ৰণ জনোৱা হৈছে। দিল্লীৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে এইবাৰ শিৱসাগৰ জিলাৰ নাজিৰাৰ ৰজাবাৰী গাঁৱৰ জল জীৱন আঁচনিৰ সচিব দীপাংকৰ দিহিঙীয়াই আমন্ত্ৰণ লাভ কৰিছে। দীপাংকৰ দিহিঙীয়াৰ প্ৰচেষ্টাত ৰজাবাৰী অঞ্চলৰ 145টা পৰিয়ালে নলযোগে বিশুদ্ধ খোৱা পানী নিজৰ ঘৰৰ পদূলিতে লাভ কৰিবলৈ সমৰ্থ হৈছে। শিৱসাগৰ জিলাৰ মৰাবজাৰৰ হাতীমূৰীয়া ঘৰফলীয়া বিশুদ্ধ খোৱাপানী আঁচনিৰ সভাপতি নবীন কিশোৰ গগৈয়েও দিল্লীৰ গণৰাজ্য দিৱসৰ বাবে আমন্ত্ৰণ লাভ কৰিছে। শিৱসাগৰৰ ৰংপুৰৰ ঐতিহাসিক তলাতল ঘৰৰ বাকৰিত অহা 27 আৰু 28 জানুৱাৰীত সদ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা অনুষ্ঠিত হ'ব। এই সভাৰ বাবে প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। শিৱসাগৰত হ'বলগীয়া এই সাধাৰণ সভাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 5,000ৰো অধিক ছাত্ৰ প্ৰতিনিধি, বিশিষ্ট ব্যক্তি, শিল্পী, কলাকুশলীয়ে অংশগ্ৰহণ কৰিব। জিলাখনৰ ঐতিহ্য পৰম্পৰাক পৰিকল্পিত ৰূপত উপস্থাপন কৰাৰ উদ্দেশ্যে তলাতল ঘৰৰ বাকৰিত মূল মণ্ডপৰ সন্মুখত চৰাইদেউৰ এটা প্ৰতীকী মৈদাম নিৰ্মাণ কৰা হৈছে। এই প্ৰতীকী মৈদামৰ মাজেৰে সাধাৰণ সভাৰ অতিথি, প্ৰতিনিধি আৰু অন্যান্য লোক প্ৰৱেশ কৰিব। অতিথিয়ে জিৰণি লবৰ বাবে ৰংঘৰৰ আৰ্হিত এটা অতিথিশালা নিৰ্মাণ কৰা হৈছে। এই স্থানতে আচুৰ প্ৰতীক তথা গুলীবিদ্ধ শ্বহীদৰ প্ৰতিমূৰ্তিৰে এটা বিশাল আকাৰৰ শ্বহীদ বেদী স্থাপন কৰা হ'ব। শিৱসাগৰ জিলাৰ কোৱৰপুৰৰ বলিয়াঘাটত শিৱসাগৰ জিলা সাহিত্য সভাৰ 52তম পূৰ্ণকালীন অধিৱেশন অনুষ্ঠিত হৈছে। সমন্বয় শাখা সাহিত্য সভাৰ উদ্যোগত আৰু বৃহত্তৰ কোৱৰপুৰবাসীৰ সহযোগত কালিৰে পৰা 3দিনীয়াকৈ বলিয়াঘাটৰ কৃষ্টি বিকাশ সমাজ প্ৰেক্ষাগৃহ তথা সাহিত্যিক খগেন বৰুৱা সোঁৱৰণি সমন্বয় ক্ষেত্ৰত অধিৱেশনখন চলি আছে। আজি দ্বিতীয় দিনা পুৱা জিলাখনৰ 22গৰাকী ব্যক্তিয়ে 22খন পতাকা উত্তোলন কৰে। শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি ডঃ নিৰুপমা মহন্তই মূল পতাকাখন উত্তোলন কৰে। অধিৱেশনৰ কাৰ্যসূচী হিচাপে শংকৰদেৱ জাতীয় বিদ্যালয়ত অনুষ্ঠিত প্ৰতিনিধি সভাখন আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি অজিত কুমাৰ নেওগে মুকলি কৰে। সাহিত্য সৃষ্টিৰ ব্যৱসায়িক মাধ্যম আৰু অসমীয়া সাহিত্যৰ ভৱিষ্যৎ দিশৰ এখন আলোচনা চক্ৰও এই অনুষ্ঠানত অনুষ্ঠিত হয়। সন্ধিয়াৰ উজনি অসমৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 বজাত। নমস্কাৰ।